Aji Brahma putra kada bahniman.
Ya, Akashbani Guwahati. Waransolik Batari Hai Hai Batari Somuhot Ase. বিশ্ববরেণ্য শিল্পী ডক্টর ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে ৰাজ্যজুৰি বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন। ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ উপস্থিতিত জালুকবাৰীৰ ভূপেন হাজৰিকা সমন্বয়তীৰ্থত স্মৃতি তৰ্পণ আৰু সাংস্কৃতিক অনুষ্ঠানেৰে সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ উদ্বোধন। বিটিচিৰ নিৰ্বাচনৰ বাবে বিপিএফ, ইউপিপিএল, বিজেপিকে ধৰি ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ। অসমত বছৰি গড়ে 7,000টা পথ দুৰ্ঘটনাত 3,000জন লোকৰ প্ৰাণহানি হয় বুলি পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ প্ৰতিবেদনত প্ৰকাশ। আৰু পুৰুষৰ এছিয়া কাপ হকী চেম্পিয়নশ্বিপৰ ফাইনেলত দক্ষিণ কোৰিয়াক হৰুৱাই চতুৰ্থবাৰৰ বাবে ভাৰতৰ খিতাপ দখল।
মই এটি যাযাবৰ, মই এটি যাযাবৰ, ধৰাৰ দিহিঙে দীপাঙে লৰণি বিচাৰি নিজা ঘৰ। মই এটি যাযাবৰ।
নমস্কাৰ, সুধাকণ্ঠৰ জন্মদিনত পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। বিশ্ববৰেণ্য শিল্পী ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে ৰাজ্যজুৰি বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মানৱতা আৰু সমন্বয়ৰ বাৰ্তাৰে বিশ্বৰ বুকুত সাঁচ ৰাখি থৈ যোৱা গণশিল্পীগৰাকীৰ জন্মদিনত আজি শদিয়াৰ পৰা ধুবুৰীলৈ তেওঁৰ প্ৰতি শ্ৰদ্ধা জনোৱা হৈছে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি জালুকবাৰীৰ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত স্মৃতি তৰ্পণ আৰু সাংস্কৃতিক অনুষ্ঠানেৰে সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ উদ্বোধন কৰা হ'ব। অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অসম সাহিত্য সভাই শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে স্বীকৃতিপ্ৰাপ্ত 33খন জিলা সাহিত্য সভা আৰু 1000খন শাখা সাহিত্য সভাৰ জৰিয়তে আজিৰ পৰা ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰিছে। ইয়াৰ উপৰি দেশে বিদেশে থকা শাখা সাহিত্য সভাসমূহৰ উদ্যোগতো কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। অসম সাহিত্য সভাৰ উদ্যোগত আৰু ওদালগুৰি জিলাৰ শ্ৰী শ্ৰী গোবিন্দ মিশ্ৰ শতদল শাখা সাহিত্য সভাৰ সহযোগত আজি আৰু কাইলৈ শিল্পীগৰাকীৰ জন্ম শতবাৰ্ষিকীৰ উদ্বোধনী কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই উপলক্ষে পুৱাৰ ভাগত বন্তি প্ৰজ্বলন, গছপুলি ৰোপণ, গ্ৰন্থ বিপণী মুকলি, ভূপেন হাজৰিকাৰ গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। সন্ধিয়া শিল্পীগৰাকীৰ স্মৃতিত 100 গছি বন্তি প্ৰজ্বলন কৰা হ'ব। কাইলৈ ডঃ ভূপেন হাজৰিকাৰ প্ৰতিকৃতি অংকন প্ৰতিযোগিতা আৰু সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব। গুৱাহাটী মহানগৰীতো শিল্পীগৰাকীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি কালিৰে পৰা বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই উপলক্ষে কালি পুৱা জালুকবাৰী ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰৰ পৰা এটা চাইকেল সমদল উলিওৱা হয়। ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সম্পাদিকা মঞ্জুলা হাজৰিকাই এই সমদল মুকলি কৰে। শিল্পীগৰাকীৰ জীৱনক লৈ নিৰ্মাণ কৰা ভূপেন দা আনকাট নামৰ এখন তথ্যচিত্ৰ কালি গুৱাহাটীৰ অনুৰাধা চিত্ৰগৃহত প্ৰদৰ্শন কৰা হয়। এই কাৰ্যসূচীত শিল্পীগৰাকীৰ পুত্ৰ তেজ হাজৰিকাৰ লগতে তেওঁৰ পৰিয়ালৰ সদস্যসকল উপস্থিত থাকে। সদৌ অসম ছাত্ৰ সন্থাই সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী উপলক্ষে বছৰজুৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে। এই উপলক্ষে গুৱাহাটী মহানগৰীৰ দীঘলী পুখুৰীৰ পাৰত আজি দিনৰ 10 বজাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত ৰাজ্যৰ প্ৰতিখন জিলাৰ মহাবিদ্যালয়সমূহৰ পৰা বাছনি কৰা শ্ৰেষ্ঠ কণ্ঠশিল্পী, বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ কণ্ঠশিল্পীকে ধৰি 100গৰাকী শিল্পীয়ে মানুহে মানুহৰ বাবে গীতটি পৰিৱেশন কৰিব। সন্ধিয়াৰ ভাগত শিল্পীগৰাকীৰ স্মৃতিত 100 গছি বন্তি প্ৰজ্বলন কৰা হ'ব। ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি সদৌ অসম ছাত্ৰ সন্থাই এখন স্মাৰক গ্ৰন্থও প্ৰকাশ কৰিব। অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ কোকৰাঝাৰ জিলা আৰু মাজুলী জিলা সমিতিয়ে আবৃত্তি কাৰ্যসূচীৰে সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ শুভাৰম্ভ কৰে। মাজুলীৰ ৰঙাচাহী মহাবিদ্যালয়ত কেইবা শতাধিক আবৃত্তিকাৰে ডঃ অমৰজ্যোতি চৌধুৰীৰ কবিতা মৃত্যুজিনাৰ গান আবৃত্তি কৰে। ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে আজি তিতাবৰ সমজিলা প্ৰশাসনৰ উদ্যোগত এটা সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰম বিভাগৰ উদ্যোগত আৰু ডিমৌ সমজিলা প্ৰশাসনৰ সহযোগত ডিমৌ জ্যোতি বিষ্ণু সাংস্কৃতিক প্ৰকল্পত আজি পুৱা ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব। ইপিনে ৰাজ্যৰ জিলাসমূহত শিল্পীগৰাকীৰ জন্ম শতবৰ্ষ উদযাপনৰ সৈতে সংগতি ৰাখি কালি ডঃ অমৰজ্যোতি চৌধুৰী ৰচিত মৃত্যুজিনাৰ গান কবিতাটি সমূহীয়াভাৱে আবৃত্তি কৰা হয়। এই উপলক্ষে তেজপুৰত অসম আবৃত্তি আৰু সাংস্কৃতিক পৰিষদৰ উদ্যোগত আয়োজন কৰা অনুষ্ঠানত 200 লোকে কবিতা আবৃত্তি কৰি শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনায়। এই বিশেষ অনুষ্ঠানত নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা, বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়াকে ধৰি বহু কেইগৰাকী ব্যক্তি উপস্থিত থাকে।
আমি ইয়াত গোট খাইছো অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ সৌজন্যত অনুষ্ঠিত তেজপুৰ শোণিতপুৰৰ শাখাই ইয়াত আয়োজন কৰিছে ভূপেন দাৰ শতবৰ্ষৰ প্ৰাক মুহূৰ্তত তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু এটা কবিতা এটা আবৃত্তিৰ জৰিয়তে তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। মৃত্যু জিনাৰ গান যেটি কবিতা যেটি আবৃত্তির কথার সৃষ্টি ডক্টর অমরজ্যোতি চৌধুরীদেব।
মঙ্গলদৈত আজি শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে 4 শতাধিক নবীন প্ৰবীণ আবৃত্তিকাৰে কবিতাটি আবৃত্তি কৰিব। গোৱালপাৰা জিলাত বিভিন্ন দল সংগঠনে আজি ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰিছে। কামৰূপ জিলাত এই উপলক্ষে মানৱ শৃংখল আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া খন্তেক বিৰতি।
লুইতৰ পাৰৰ পৰা মিছিছিপিৰ পাৰলৈকে, সাধাৰণ জনতাৰ সংগ্ৰামৰ পৰা বিশ্বমানৱৰ সংকল্পলৈকে তেওঁৰ গীতে সীমাৰ পৰিধি ভাঙি আশাৰ শিখা প্ৰজ্বলন কৰিলে। তেওঁই আমাৰ ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা। সুধাকণ্ঠৰ জন্মশতবাৰ্ষিকী উদযাপনৰ লগত সংগতি ৰাখি খানাপাৰাত অসম চৰকাৰে আয়োজন কৰা আড়ম্বৰপূৰ্ণ অনুষ্ঠানত অহা 13 ছেপ্টেম্বৰত সৌষ্ঠৱ বৃদ্ধি কৰিব মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। লগতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে। আহক আমি এই আৱেগিক আৰু সোণসেৰীয়া যাত্ৰাৰ অংশীদাৰ হওঁ। তথ্য আৰু জনসংযোগ সঞ্চালকালয় অসমৰ দ্বাৰা প্ৰচাৰিত।
মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি লোকসেৱা ভৱনত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সৈতে এখন বৈঠকত মিলিত হৈ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰে। ডক্টৰ শৰ্মাই লগতে সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু চাহ জনজাতি মহিলা সমিতিৰ সৈতে জনগোষ্ঠীটোৰ কল্যাণ সন্দৰ্ভত বিভিন্ন বিষয়ত আলোচনা কৰে। এই বৈঠকতে সদ্যঘোষিত MBBSৰ 30খন সংৰক্ষিত আসন লাভৰ বাবে চাহ জনগোষ্ঠীয় লোকসকলক প্ৰতিখন জিলাতে বিশেষ প্ৰমাণ পত্ৰ প্ৰদানৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে 3জনীয়া সদস্যৰ উপদেষ্টা সমিতি গঠন কৰাৰ সিদ্ধান্ত লয়। বৈঠকত চাহ জনজাতিৰ লোকসকলৰ কল্যাণ সম্পৰ্কীয় অন্যান্য দিশসমূহ আলোচনা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰ চাহ বাগিচাৰ আদিবাসী সমাজৰ বিকাশ নিশ্চিত কৰাৰ হকে প্ৰতিশ্ৰুতিবদ্ধ। অহা 22 ছেপ্টেম্বৰত হ'বলগীয়া BTCৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। BTRৰ অন্তৰ্গত জিলাকেইখনত ৰাজনৈতিক দলসমূহে সভা সমদলৰ জৰিয়তে ভোটদাতাক আকৰ্ষণৰ চেষ্টা চলাইছে। UPPLৰ মুৰববী প্ৰমোদ বড়োৱে কালি বাক্সা জিলাৰ মুছলপুৰত নিৰ্বাচনী সভাত অংশ লয়। শ্ৰীবড়োৱে BTRৰ শান্তি সমৃদ্ধি তথা উন্নয়নৰ বাবে এইবাৰৰ নিৰ্বাচনত UPPLক জয়ী কৰাবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায়। নিৰ্বাচনী সভাখনত ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ময়ো অংশগ্ৰহণ কৰে। চিৰাং জিলাত নিৰ্বাচনী প্ৰচাৰ সন্দৰ্ভত এয়া আমাৰ সংবাদদাতা কুঞ্জ মোহন ৰায়।
সমাগত BTCৰ সাধাৰণ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত চিৰাং জিলাৰ 7টা পৰিষদীয় সমষ্টিৰ যিসকল প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল আৰু এই তেওঁলোকৰ প্ৰাৰ্থিত্ব চূড়ান্ত হোৱাৰ পিছত প্ৰাৰ্থীসকলে নিজৰ নিজৰ দলীয় সমৰ্থকক লৈ সভা সমিতি তথা নিৰ্বাচনী প্ৰচাৰ কৰা পৰিলক্ষিত হৈছে। কালি চিৰাং জিলাৰ চুবাইজাৰ সমষ্টিত BTCৰ পৰিষদীয় নিৰ্বাচনৰ চুবাইজাৰ সমষ্টিৰ প্ৰাৰ্থী ফণীন বড়োৰ সমৰ্থনত মন্ত্ৰী উজি ব্ৰহ্মই নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে সমষ্টিটোৰ বলামগুৰিত আৰু এই সভাত অংশ লৈ ইউজি ব্ৰহ্মই সমাগত নিৰ্বাচনত UPPL দলে একক সংখ্যাগরিষ্ঠতা লাভ কৰি পুনৰ BTC পৰিষদ গঠন কৰিব বুলি উল্লেখ কৰে। ইপিনে জিলাখনৰ 18নং মানাছেৰফাং পৰিষদীয় সমষ্টিত BPFৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে তেওঁলোকৰ দলৰ প্ৰাৰ্থী জাংগিলা হাজোৱাৰীৰ সমৰ্থনত পানবাৰীত এক নিৰ্বাচনী সভাত অংশ লয় আৰু ইয়াৰ লগে লগে দেখা গৈছে চৰিবাৰী সমষ্টিত বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ে প্ৰাৰ্থিত্ব আগবঢ়াইছে আৰু এই দিশত দেখা গৈছে অজয় ৰায়ৰ সমৰ্থনত কেইবাজনো নেতাই ইতিমধ্যে সৰু সৰু সভাবোৰত অংশগ্ৰহণ কৰিছে।
উল্লেখযোগ্য যে BTC পৰিষদৰ 40টা সমষ্টিত 316গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাটো নিশ্চিত হৈছে। ওদালগুৰি জিলাৰ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে পুলিং বিষয়াসকলৰ প্ৰশিক্ষণ আৰম্ভ হৈছে। কাইলৈ ওদালগুৰি মহাবিদ্যালয়ত দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ দিয়া হ'ব। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে এটা প্ৰতিবেদনত অসমত বছৰি গড়ে 7000টা পথ দুৰ্ঘটনাত 3000 ব্যক্তিৰ প্ৰাণহানি হয় বুলি প্ৰকাশ কৰিছে। প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি 2019-2023 বৰ্ষলৈ ৰাজ্যত মুঠ 34,820টা পথ দুৰ্ঘটনাত 15,163গৰাকী ব্যক্তিয়ে প্ৰাণ হেৰুৱাইছে। দুৰ্ঘটনাত অধিকাংশই দুচকীয়া বাহনৰ সংঘৰ্ষৰ ফলত নিহত হৈছে। এই পথ দুৰ্ঘটনাসমূহৰ অধিকাংশই দ্ৰুত গতি, বিপৰীত দিশত চলাচল, বিসংগতিপূৰ্ণ পথ নিৰ্মাণ আৰু জৰাজীৰ্ণ পথৰ বাবে সংঘটিত হয়। এই পথ দুৰ্ঘটনা ৰোধ কৰিবৰ বাবে মন্ত্ৰালয়ৰ তৰফৰ পৰা শিক্ষা, পথ নিৰ্মাণৰ কাৰিকৰী দিশ, জৰুৰীকালীন সেৱা আদিৰ উন্নীতকৰণৰ দিশত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। অসম আৰক্ষীয়ে মাদক দ্ৰব্য বিৰোধী অভিযানত বিশেষ সফলতা লাভ কৰিছে। কাছাৰ আৰক্ষীয়ে কালি টোলেন গ্ৰামত অভিযান চলাই বুজান পৰিমাণৰ হেৰইন জব্দ কৰে। জব্দ কৰা মাদক দ্ৰব্যখিনিৰ বজাৰ মূল্য 1.5 কোটিৰো অধিক বুলি আৰক্ষীয়ে জনাইছে। এই সংক্ৰান্তত আৰক্ষীয়ে এজন লোকক আটক কৰে। ইপিনে গুৱাহাটী মহানগৰ আৰক্ষীয়ে ৰাধানগৰৰ চচলত অভিযান চলাই কালি বুজান পৰিমাণৰ হেৰইনসহ এজন লোকক আটক কৰে। মাদক দ্ৰব্যখিনিৰ বজাৰ মূল্য প্ৰায় 2 কোটি টকা বুলি আৰক্ষীয়ে জনাইছে। বিহাৰৰ ৰাজগীৰ হকী ষ্টেডিয়ামত অনুষ্ঠিত পুৰুষৰ এছিয়া কাপ হকী চেম্পিয়নশ্বিপৰ ফাইনেলত ভাৰতে কালি দক্ষিণ কোৰিয়াক 4-1 ব্যৱধানত পৰাস্ত কৰি চতুৰ্থবাৰৰ বাবে খিতাপ জয় কৰে। এই জয়ৰ সুবাদত ভাৰতে নেডাৰলেণ্ডছ আৰু বেলজিয়ামত অহা বছৰ হ'বলগীয়া FIH হকী বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰে। ভাৰতে খেলখনৰ আৰম্ভণিতে সুখজিতৰ গ'লৰ সহায়ত প্ৰতিযোগিতাখনত আগবাঢ়ি থাকে। প্ৰথমাৰ্ধৰ সামৰণিৰ কিছু সময়ৰ পূৰ্বে খেলখনৰ 28 মিনিটত দিলপ্ৰীতে আনটো গ'ল দিয়ে। দিলপ্ৰীতে পুনৰ খেলখনৰ 45 মিনিটত অধিনায়ক হৰমনপ্ৰীত সিং আৰু ৰাজিন্দৰৰ সুন্দৰ সহযোগিতাত তৃতীয়টো গ'ল দিয়ে। ইয়াৰ পাছত খেলখনৰ 50 মিনিটত পেনাল্টি কৰ্ণাৰৰ জৰিয়তে আন এটা গ'ল দি ভাৰতে 4-0 অগ্ৰগতি লাভ কৰে। দক্ষিণ কোৰিয়াই বহু দেৰিকৈ ছন ডেইনৰ পেনাল্টি কৰ্ণাৰৰ জৰিয়তে একমাত্ৰ গ'লটো দিয়ে। অৱশ্যে তেতিয়ালৈ ভাৰতে খেলখনত বিজয় সুনিশ্চিত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়া কাপত খিতাপ অৰ্জন কৰাৰ বাবে ভাৰতীয় হকী দলক শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়া মৈভৰ 411.5, 299.9 মিটাৰ, FM বেণ্ডৰ 101.6 মেগাহাৰ্জত শুনিছে। নামনি অসমৰ শ্ৰোতাসকলে, আমাৰ এই বাতৰি FM বেণ্ডৰ 102.2 মেগাহাৰ্জত, আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ পৰা 103.3 মেগাহাৰ্জত, আকাশবাণী ধুবুৰী কেন্দ্ৰৰ পৰা 102.6 মেগাহাৰ্জত, গোৱালপাৰা ৰিলে কেন্দ্ৰৰ পৰা শুনিবলৈ পাইছে। এতিয়া হওক, আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ জিন্তী ৰাণী ডেকাৰ সৈতে।
আজি গুৱাহাটীৰ পৰা প্ৰকাশিত আটাইবোৰ কাকততে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ বিভিন্ন বাতৰি প্ৰকাশ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি জনোৱা এটা বিশেষ লেখা আটাইবোৰ কাকতে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে কেন্দ্ৰীয় বন্দৰ, জাহাজ, পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ জলপথ প্ৰাধিকৰণৰ উদ্যোগত আয়োজিত বিস্তীৰ্ণ পাৰৰে শদিয়াৰ পৰা ধুবুৰীলৈ এটি সংগীতময় যাত্ৰা শীৰ্ষক সাংস্কৃতিক কাৰ্যসূচীৰ বাতৰি প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে বিধানসভাৰ স্থায়ী সমিতিৰ প্ৰতিবেদনত উন্মোচিত তথ্যৰে চৰকাৰী চিকিৎসালয়ত ৰোগীয়ে উপযুক্ত চিকিৎসা নোপোৱা সন্দৰ্ভত বাতৰি প্ৰকাশ কৰিছে। NRCত বাদ পৰা 19 লাখ লোকে ভাৰতীয় নাগৰিকত্ব পোৱাৰ সম্ভাৱনা আছে বুলি আমাৰ অসম কাকতে বাতৰি প্ৰকাশ কৰিছে। দৈনিক জনমভূমি কাকতে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধা জনাই প্ৰথম পৃষ্ঠাৰ প্ৰতিটো বাতৰিত শিল্পীগৰাকীৰ জীৱনৰ বিভিন্ন দিশ আলোকপাত কৰিছে। চৌদিশে ধ্বনিত হ'ল মৃত্যুজিনাৰ গান শিৰোনামেৰে দৈনিক অগ্ৰদূত কাকতে বাতৰি প্ৰকাশ কৰিছে। এই একেখন কাকতে GST হ্ৰাসৰ সিদ্ধান্তৰ পাছতে প্ৰতিবেগ চিমেণ্টৰ মূল্য 10 টকালৈ বৃদ্ধি হোৱাৰ বাতৰিটোও প্ৰকাশ কৰিছে। উপ ৰাষ্ট্ৰপতি নিৰ্বাচনত NDAৰ প্ৰাৰ্থীৰ বৃহৎ জয়ৰ সম্ভাৱনা আছে বুলি অসমীয়া খবৰ কাকতে বাতৰি প্ৰকাশ কৰিছে। নলবাৰীৰ মহখুলিৰ ডকাইতি আৰু নৃশংস হত্যাকাণ্ডৰ সৈতে জড়িত দুগৰাকী যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতত অসমত বছৰত প্ৰায় 7,000টা পথ দুৰ্ঘটনা হোৱা সন্দৰ্ভত এটা বাতৰি প্ৰকাশ হৈছে। ৰাছিয়াই ইউক্ৰেইনৰ ৰাজধানী চহৰ কিভ আক্ৰমণ কৰাৰ এটা বাতৰিক দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত ঠাই দিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে ৰাজ্যজুৰি বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন। ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ উপস্থিতিত জালুকবাৰীৰ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত স্মৃতি তৰ্পণ আৰু সাংস্কৃতিক অনুষ্ঠানেৰে সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ উদ্বোধন। BTCৰ নিৰ্বাচনৰ বাবে BPF, UPPL, BJPকে ধৰি ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ। অসমত বছৰি গড়ে 7,000টা পথ দুৰ্ঘটনাত 3,000জন লোকৰ প্ৰাণহানি হয় বুলি পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ প্ৰতিবেদনত প্ৰকাশ। আৰু পুৰুষৰ এছিয়া কাপ হকী চেম্পিয়নশ্বিপৰ ফাইনেলত দক্ষিণ কোৰিয়াক হৰুৱাই চতুৰ্থবাৰৰ বাবে ভাৰতৰ খিতাপ দখল। পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।